প্ৰভু যীশু খ্ৰীষ্টৰ নামেৰে ভক্তিবচন অনুষ্ঠানৰ তৰফৰ পৰা আপোনালৈ অভিনন্দন জনাইছো প্ৰিয় শ্ৰোতা।
আজিৰ দিনটো আপুনি কেনেদৰে পাৰ কৰিলে? খন্তেক চিন্তা কৰি চালে নিশ্চয় জীৱনৰ টনা আজোৰাবোৰৰ মাজত অনেক এনেকুৱা বিষয়বোৰো দেখিব যিবোৰে আপোনাক অলপ সময়ৰ কাৰণে হলেও উৎসাহিত কৰি তুলিছিল। জীৱনৰ স্বাভাৱিক বেদনাবোৰৰ মাজতো প্ৰভু যীশুৱে আপোনালৈ লৈ আহিব পাৰে আন্তৰিক এক শান্তি, মুখ উজ্বলোৱা এক জ্যোতি। এই শান্তি আৰু জ্যোতিৰে সৈতে প্ৰাণৰ উদ্ধাৰৰ বাৰ্তা লৈ আপোনালৈ আগবঢ়াইছো আজিৰ এই অনুষ্ঠান ভক্তিবচন।
গতিশীল এই জীৱনৰ খোজে খোজে বিভিন্ন ঘাট প্ৰতিঘাত আছে। এই ঘাট প্ৰতিঘাতবোৰ পাৰ হৈ যাবলৈ আমাৰ সকলোকে প্ৰয়োজন এজন প্ৰকৃত সাৰথি, এজন প্ৰকৃত বন্ধু আৰু এজন পথ প্ৰদৰ্শক। গোটেই মানৱ জাতিৰেই এই সাৰথি, বন্ধু আৰু পথ প্ৰদৰ্শক আৰু সকলোৰে উদ্ধাৰকৰ্তাজনৰ বিষয়ে জনাবলৈকে আমি এয়া আপোনালৈ লৈ আহিছো পবিত্ৰ বাইবেলৰ শিক্ষামূলক অনুষ্ঠান ভক্তিবচন।
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, আপোনাৰ ভালনে বাৰু? আশা কৰো পৰম পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। এয়া আকৌ আপোনালোকৰ ওচৰলৈ আহিছো আমাৰ বাইবেল অধ্যয়নৰ অসমীয়া অনুষ্ঠান ভক্তিবচনৰ জৰিয়তে। আশা কৰো আপুনি আমাৰ এই অনুষ্ঠান নিয়মিতভাৱে শুনি আছে। এই অনুষ্ঠান শুনি থকা শ্ৰোতাসকলৰ পৰা আমি বহুতো চিঠি পত্ৰ পাওঁ। বহুতো লোকে এই অনুষ্ঠান শুনি বিশেষভাৱে উপকৃত হোৱা বুলি আমালৈ লিখে। বহুতো লোকে কিছুমান প্ৰশ্ন সুধিও আমালৈ চিঠি লিখে। আমি সেই সকলো চিঠি পত্ৰৰ উত্তৰ যিমান সোনকালে পাৰোঁ দিবলৈ চেষ্টা কৰোঁ। আমি আপোনাৰ পৰাও চিঠি পত্ৰ পালে ভাল পাম, উৎসাহিত হ'ম। অনুগ্ৰহ কৰি আপোনাৰ মতামত, দিহা পৰামৰ্শ আদি জনাই আমালৈ চিঠি লিখিবচোন। চিঠি পত্ৰ লিখিবৰ সময়ত কেৱল নিজৰ নাম আৰু সম্পূৰ্ণ ঠিকনা স্পষ্টকৈ লিখিবলৈ যেন নাপাহৰে। প্ৰিয় শ্ৰোতা, আপুনি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল নে বাৰু? যদি শুনিছিল, আপোনাৰ নিশ্চয় মনত আছে যে আমি বাইবেলৰ পুৰণি নিয়মৰ নহিমিয়া পুস্তক অধ্যয়ন কৰি আছো আৰু যোৱা অনুষ্ঠানত আমি নহিমিয়াৰ 7 নম্বৰ অধ্যায়টো চাইছিলো। আজি আমি 8 নম্বৰ অধ্যায়টো চাবলৈ ওলাইছো। আপোনাৰ লগত যদি বাইবেল আছে তেনেহলে অনুগ্ৰহ কৰি নহিমিয়া পুস্তকৰ 8 নম্বৰ অধ্যায়টো উলিয়াই লওকচোন। লগতে কাগজ কলম লৈ ল'লে আৰু ভাল হয়, কোনো কথা লিখি থবলৈ মন গ'লে লিখি থব পাৰিব। আৰু যদিহে আপোনাৰ লগত বাইবেল নাই, সোনকালে এখন যেন যোগাৰ কৰি লয়। আহকচোন আমি প্ৰাৰ্থনাৰে আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰোঁ। হওক, আমি প্ৰাৰ্থনা কৰোঁ। স্বৰ্গত থকা আমাৰ অসীম দয়ালু পিতৃ ঈশ্বৰ, তোমাৰ মহান নামৰ গৌৰৱ হওক। তুমি আমাৰ সৃষ্টিকৰ্তা, আমাৰ পালনকৰ্তা, আমাক প্ৰেম কৰোতা আৰু অনবৰতেই আমাৰ কথা চিন্তা কৰি থকা ঈশ্বৰ। আমি তোমাক পাহৰি গ'লেও তুমি আমাক কেতিয়াও নাপাহৰা। তুমি আমাক ইমানেই প্ৰেম কৰিলা যে আমাক উদ্ধাৰ কৰিবলৈ তোমাৰ একেজাত পুত্ৰ যীশুখ্ৰীষ্টকেই আমালৈ দান কৰিলা। তেওঁ ক্ৰুচত আমাৰ সকলোৰে পাপৰ প্ৰায়চিত্ত কৰি কবৰস্থ হৈ তৃতীয় দিনা পুনৰ জি উঠি সোঁশৰীৰে স্বৰ্গলৈ গ'ল আৰু এতিয়া তোমাৰ সিংহাসনৰ সোঁহাতে বহি আমাৰ হকে নিবেদন কৰি আছে। তেওঁত বিশ্বাস কৰি আজি আমি পৰিত্ৰাণ লাভ কৰিব পৰা হৈছো আৰু অনন্ত জীৱনৰ ভাগী হ'ব পাৰিছো। তাৰ বাবে তোমাক অশেষ ধন্যবাদ পিতা। এতিয়া আমি তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰিবলৈ আগবাঢ়িছো। প্ৰভু, তুমি আমাক সহায় কৰা যাতে তোমাৰ বাক্যৰ নিগৃঢ় তত্ত্ব আমি বুজি পাব পাৰোঁ। অনুষ্ঠান শুনি থকা প্ৰতিজন শ্ৰোতাক তুমি বিশেষভাৱে আশীৰ্বাদ কৰা, কিয়নো আমাৰ এই প্ৰাৰ্থনা আমাৰ একমাত্ৰ ত্ৰাণকৰ্তা জীৱিত প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছো। আমেন। প্ৰিয় শ্ৰোতা, আমি আগৰ অনুষ্ঠানত নহিমিয়া 7 নম্বৰ অধ্যায় অধ্যয়ন কৰোঁতে দেখিছিলো নহিমিয়াই জেৰুছালেম নগৰ পহৰা দিবলৈ দুৱৰী নিযুক্ত কৰাৰ লগতে গায়ক নিযুক্ত কৰিছিল। তেওঁ প্ৰভুৰ গীত গানৰ আনন্দেৰে গোটেই জেৰুছালেম নগৰ ভৰি থকাটো বিচাৰিছিল। তাৰ পাছত তেওঁ শাস্ত্ৰ পাঠৰ আয়োজন কৰিলে। এইটো পুনৰ জাগৰণৰ কাৰণে অতি প্ৰয়োজনীয় বিষয়। প্ৰথম পদটো চাওক, নহিমিয়া আঠ অধ্যায় প্ৰথম পদ। পাছে সপ্তম মাহ পৰিলত ইছৰাইলৰ সন্তানবিলাক নিজ নিজ নগৰত আছিল। সেই সময়ত সকলো লোকে এজন মানুহ যেন হৈ জলদুৱাৰৰ আগত থকা মুকলি ঠাইখনলৈ আহি তাত গোট খালে আৰু ইছৰাইলৰ নিমিত্তে যীহোৱাই আদেশ কৰা মুচিৰ ব্যৱস্থা পুস্তক আনিবলৈ ইজৰা অধ্যাপকে ক'লে। আপোনাৰ মনত আছেনে বাৰু, আমি আমাৰ আগৰ এটা অনুষ্ঠানত এই কথা উল্লেখ কৰিছিলো যে জল অৰ্থাৎ পানীয়ে ঈশ্বৰৰ বাক্যক বুজায়। ইয়াতো আমি দেখিছো জেৰুছালেমৰ জলদুৱাৰৰ ওচৰতেই ঈশ্বৰৰ বাক্য পঢ়াৰ ব্যৱস্থা কৰা হৈছে। সেই কামৰ বাবে দায়িত্ব পাইছে ইজৰাই। দ্বিতীয় পদ, তাতে সপ্তম মাহৰ প্ৰথম দিনা ইজৰা পুৰোহিতে সমাজৰ আগলৈ স্ত্ৰী পুৰুষ আদি যিমান মানুহে শুনি বুজিব পাৰে তেওঁবিলাকৰ ওচৰলৈ সেই পুস্তক আনিলে। এটা কথা মন কৰক, যিমান মানুহে শুনি বুজিব পাৰে কেৱল সেই লোকসকলহে গোট খালে। বাকী কণ কণ শিশু কেঁচুৱা আদি ক'ত থাকিল বা সিহঁতৰ কাৰণে কি ব্যৱস্থা কৰা হৈছিল সেই কথাৰ আমি উমান নাপাওঁ। সিহঁতক বেলেগে চোৱা চিতা কৰাৰ নিশ্চয় কিবা বন্দোবস্ত কৰা হৈছিল, কিন্তু শুনি বুজিব পৰা লোকসকলে কোনো আমনি নোপোৱাকৈ যাতে ঈশ্বৰৰ বাক্যলৈ কাণ দিব পাৰে তালৈ বিশেষভাৱে লক্ষ্য ৰখা হৈছিল বুলি আমি ক'ব পাৰোঁ। তিনি নম্বৰ পদ, আৰু জলদুৱাৰৰ আগত থকা মুকলি ঠাইখনত স্ত্ৰী পুৰুষ আদি যিমান লোকে শুনি বুজিব পাৰিলে তেওঁবিলাকৰ আগত তেওঁ ৰাতিপুৱাৰ পৰা দুপৰলৈ তাক পাঠ কৰিলে। ৰাতিপুৱাৰ পৰা দুপৰলৈকে শাস্ত্ৰৰ কথা শুনি থাকিবলৈ ধৈৰ্য থকা তেনেকুৱা লোকৰ দল বাৰু আজি আমি পামনে? আজিকালি 45 মিনিটৰ বাৰ্তা এটাকে মানুহে ধৈৰ্য ধৰি শুনিবলৈ টান পায়। অৱশ্যে বহু সময়ত কথাটো অলপ বেলেগ ধৰণৰো হয়। এবাৰ দুগৰাকী মহিলা গীৰ্জা উপাসনা শেষ হোৱাৰ পাছত এনেদৰে কথা পাতি আছিল। এগৰাকীয়ে কৈছিল, এই শিক্ষকজনে বৰ দীঘলীয়া বক্তৃতা দিয়ে। আনগৰাকী মহিলা উত্তৰ দিছিল, আচলতে বেছি দীঘলীয়া নহলেও তেওঁ বহু সময় ধৰি কথা কৈ থকাৰ নিচিনা লাগে। আজি হয়তো আমাৰ বেছিভাগ লোকে কথা কোৱা শুনি মানুহে সেইদৰে আমনি পায়। 45 মিনিট সময়ো হয়তো বেছি ধৈৰ্য ধৰি থাকিব নোৱাৰে। সেই যিহুদী লোকসকলে কিন্তু ৰাতিপুৱাৰ পৰা দুপৰলৈকে শাস্ত্ৰ পাঠ শুনিছিল, তেওঁলোকৰ আমনি লগা নাছিল। বাবিল দেশত 70 বছৰ কাল ধৰি বন্দী অৱস্থাত থকাৰ পিছত এতিয়া তেওঁলোকে এনেদৰে শাস্ত্ৰ পাঠ কৰাৰ সুবিধা পাইছে, গতিকে সেই শাস্ত্ৰ পাঠ তেওঁলোকে নিশ্চয় খুব মনোযোগেৰে শুনিছিল। সেইটো তেওঁলোকৰ বাবে অতি নতুন অভিজ্ঞতা আছিল। এতিয়া আমি 4 নম্বৰ পদটো পাঠ কৰি দিব খুজিছো। ইয়াত এনেদৰে লিখা আছে, ইজৰা অধ্যাপক সেই কাৰ্যৰ নিমিত্তে সজা কাঠৰ এখন মৰুৰ ওপৰত থিয় হল, আৰু তেওঁৰ ওচৰত সোঁফালে মত্তিথিয়া, চেমা, অনায়া, উৰিয়া, হিলকিয়া আৰু মাছেয়া, আৰু বাওঁফালে পদায়া, মিছাইল, মলকিয়া, হাছুম, হজবদানা, জখৰীয়া আৰু মচুল্লম থিয় হল। ইজৰাৰ লগত এই 13 জন লোক থিয় হৈছিল। 5 নম্বৰ পদটো পঢ়িছো, তাৰ পাছত ইজৰাই সকলো লোকে দেখাকৈ, কিয়নো তেওঁ আটাই লোকতকৈ ওখত থিয় হৈ আছিল, পুস্তকখন মেলিলে। তেওঁ পুস্তকখন মেলা মাত্ৰে সকলো লোক উঠি থিয় হল। ইজৰাই পুস্তকখন মেলাৰ লগে লগে সকলো লোক থিয় হল, আৰু পুস্তক পঢ়ি থকাৰ সময়ত তেওঁলোক থিয় হৈ থাকিল। ৰাতিপুৱাৰ পৰা দুপৰীয়ালৈকে তেওঁলোকে শাস্ত্ৰপাঠ শুনিলে, থিয় হৈ শুনিলে। কোমল গাদীৰ বেঞ্চত বহি নহয়, সেই কথা মন কৰক। থিয় হোৱাৰ দ্বাৰা লোকসমূহে ঈশ্বৰৰ বাক্যৰ প্ৰতি বিশেষ সন্মান প্ৰদৰ্শন কৰিছিল। আজি বাৰু আমি ঈশ্বৰৰ বাক্যক কিমান সন্মান প্ৰদৰ্শন কৰোঁ? প্ৰথমতে ঈশ্বৰৰ প্ৰশংসা কৰা হৈছিল। 6 নম্বৰ পদ চাওক, পাছে ইজৰাই মহান ঈশ্বৰ যীহোৱাৰ ধন্যবাদ কৰিলে। তাতে সকলো লোকে হাত দাঙি উত্তৰ কৰি সেইদৰে হওক, সেইদৰে হওক বুলি ক'লে, আৰু মূৰ দুৱাই মাটিত মুখ দি যীহোৱাৰ আগত প্ৰণিপাত কৰিলে। অৰ্থাৎ লোকসমূহে আঁঠু কাঢ়ি মাটিত কপাল লগাই ঈশ্বৰৰ আগত প্ৰণিপাত কৰিলে। তেওঁলোকে সেই সময়ত তেনেদৰেই উপাসনা কৰিছিল, আৰু ইজৰাই মহান ঈশ্বৰ যীহোৱাৰ ধন্যবাদ কৰিলে। ঈশ্বৰৰ প্ৰশংসা আৰু ধন্যবাদ কৰাটো আমাৰ প্ৰাৰ্থনা আৰু উপাসনাৰ অপৰিহাৰ্য অংগ হ'ব লাগে। ঈশ্বৰনো কোন, তেওঁনো আমাৰ বাবে কি কৰিব পাৰে আৰু কি কি কৰি আহিছে, সেই সকলো কথা মনত পেলাই আমি ঈশ্বৰৰ প্ৰশংসা কৰিব লাগে, ঈশ্বৰক ধন্যবাদ জনাব লাগে। তাৰ দ্বাৰা ঈশ্বৰৰ প্ৰতি আমাৰ বিশ্বাসো বৃদ্ধি পায় আৰু আমাৰ উপাসনা অধিক ফলপ্ৰসূ হয়। 7 নম্বৰ পদ, আৰু জেচুৱা, বাণী, চেৰেবিয়া, জামিন, অকুব, সব্বথয়, হুদিয়া, মাছেয়া, কলিতা, অজৰিয়া, যোজাবদ, হানন, পলায়া আৰু লেবিয়াবিলাকে লোকবিলাকক ব্যৱস্থা পুস্তকখনৰ অৰ্থ বুজাই দিলে আৰু লোকবিলাক নিজ নিজ ঠাইত থিয় হৈ আছিল। আঠ নম্বৰ পদ, এইদৰে তেওঁবিলাকে স্পষ্টকৈ উচ্চাৰণ কৰি ঈশ্বৰৰ ব্যৱস্থা পুস্তক পাঠ কৰিলে আৰু লোকবিলাকে বুজিব পৰাকৈ তাৰ অৰ্থ উলিয়াই দিলে। লোকসমূহৰ সেই বৃহৎ দলটো জলদুৱাৰৰ মুখত গোট খাইছিল, জেৰুচালেমৰ দেৱালৰ ভিতৰত। সাত পদত উল্লেখ কৰা লোকসকল সমাজৰ মাজত থিয় হৈ আছিল। ইজৰা পুৰোহিতে শাস্ত্ৰৰ পৰা এক অংশ পাঠ কৰিছিল। তাৰ পাছত সেই লোককেইজনে মানুহবোৰক সুধিছিল, এই পাঠ কৰা অংশৰ অৰ্থ আপোনালোকে বুজিলেনে? হয়তো বেছিভাগ লোকেই বুজি পোৱা বুলি মূৰ দুপিয়াইছিল। হয়তো কিছুমান মানুহে হাত দাঙি কৈছিল, আমি ভালদৰে বুজি পোৱা নাই। তেতিয়া সেই বিশেষ দলৰ দায়িত্বত থকা লোকজনে সেই দলটোক অৰ্থ বুজাই দিছিল। তাৰ পাছত ইজৰাই আন এক অংশ পঢ়িছিল। মানুহবোৰে আকৌ প্ৰশ্ন সুধিছিল আৰু সেই বিশেষ লোককেইজনে বুজাই দিছিল। আজি আমাৰ মণ্ডলীবোৰত এনেদৰে বৃহৎ বাইবেল অধ্যয়ন অনুষ্ঠান পাতিলে বাৰু কেনেকুৱা হ'ব? কোনোবা এজনে থিয় হৈ বাইবেলৰ পৰা পঢ়িব, সেই পঢ়া অংশৰ ওপৰত হ'ব পৰা যিকোনো ধৰণৰ প্ৰশ্নৰ উত্তৰ দিবলৈ আমি মানুহ ঠিক কৰি ৰাখিব পাৰোঁ। ধৰক ইফিছিয়া প্ৰথম অধ্যায়ৰ পৰা পাঠ কৰা হ'ল, আমি বেছি দূৰ যাবই নালাগে। ইফিছিয়া এক অধ্যায় তিনি আৰু চাৰি পদ পঢ়াৰ লগে লগে নিশ্চয় প্ৰশ্ন উঠিবই। ইয়াত এনেদৰে লিখা আছে, আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ পিতৃ ঈশ্বৰ ধন্য, আমি যেন তেওঁৰ সাক্ষাতে প্ৰেমত পবিত্ৰ আৰু নিষ্কলংক হওঁ, এইকাৰণে তেওঁ জগত স্থাপন কৰাৰ আগেয়ে আমাক খ্ৰীষ্টত যেনেকৈ মনোনীত কৰিলে, তেনেকৈ সকলো আত্মিক আশীৰ্বাদেৰে স্বৰ্গীয় ঠাইবোৰত খ্ৰীষ্টত আমাক আশীৰ্বাদো কৰিলে। ইয়াৰ মাজেৰে বাৰু কি বুজোৱা হৈছে? এই প্ৰশ্ন নিশ্চয় উঠিবই। এনেদৰে বৃহৎ বাইবেল অধ্যয়ন অভিযান চলালে আমাৰ মণ্ডলীবোৰত নিশ্চয় পুনৰ জাগৰণ ঘটিব। নহিমিয়াৰ দিনত সেই অধ্যয়নৰ দ্বাৰা মানুহৰ মাজত আত্মিক পুনৰ জাগৰণ ঘটিছিল। শাস্ত্ৰ পাঠ কৰি থাকোঁতেই মানুহবোৰে প্ৰশ্ন সুধি নুবুজা কথাবোৰ বুজি পোৱাৰ ফলত সকলো লোকেই ঈশ্বৰৰ ব্যৱস্থা বুলি ভালদৰে বুজি পাব পাৰিছিল। কোনো কথা বুজিবলৈ টান পালে মানুহবোৰে লগে লগে বুজি লৈছিল। আমি ভাবোঁ গোটেই বাইবেলখন এনেদৰে পঢ়ি বুজি পাবলৈ যত্ন কৰা উচিত। বাইবেলৰ পৰা বচা বচা অংশ কিছুমান লৈ শিক্ষা দি থকা বিষয়টো আমি উচিত যেন নাভাবোঁ। গোটেই বাইবেলখনেই ঈশ্বৰৰ বাক্য, গোটেই বাইবেলখনেই আমি বুজি পাব লাগে। নহিমিয়া আঠ নম্বৰ অধ্যায়ৰ আঠ নম্বৰ পদত আমি আন এটা কথা শিকোঁ, সেইটো হৈছে বাইবেল অধ্যয়নৰ পদ্ধতি। বহুতো লোকে অতি পাণ্ডিত্যপূৰ্ণভাৱে বাইবেল অধ্যয়ন কৰে। আমি কিন্তু আমাৰ এই অনুষ্ঠানৰ যোগেৰে যি বাইবেল অধ্যয়ন প্ৰচাৰ কৰি আহিছোঁ, সেইটো বহুতো লোকৰ দৃষ্টিত পাণ্ডিত্যপূৰ্ণ যেন নহ'ব পাৰে। আমি বাইবেলখন এফালৰ পৰা পঢ়ি গৈ আছো আৰু প্ৰতিটো পদৰ ওপৰতে মন্তব্য ৰাখিবলৈ চেষ্টা কৰিছো। ইজৰা নহিমিয়াৰ দিনতো লোকবিলাকে তাকেই কৰা নাছিল জানো। তেওঁলোকেও ঈশ্বৰৰ বাক্য এফালৰ পৰা পঢ়ি গৈছিল আৰু নুবুজা কথাবোৰ বুজি গৈছিল। গতিকে আমিও আমাৰ এই বাইবেল অধ্যয়নৰ পদ্ধতি উচিত বুলি বিবেচনা কৰোঁ। ঈশ্বৰৰ বাক্যৰ প্ৰতিটো শব্দ, প্ৰতিটো আখৰ গুৰুত্বপূৰ্ণ আৰু অধ্যয়নৰ যোগ্য। ইয়াতে আমি আৰু এটা কথা মন কৰিব পাৰোঁ। ইজৰাই যেতিয়া শাস্ত্ৰপাঠ কৰিছিল, অতি স্পষ্টকৈ সকলোৱে শুনাকৈ পাঠ কৰিছিল, কাৰণ সেই শাস্ত্ৰ ঈশ্বৰৰ বাক্য বুলি তেওঁলোকে জানিছিল আৰু বিশ্বাস কৰিছিল। লোকসমূহেও তাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি থিয় হৈছিল। আজিও আমি যেতিয়া বাইবেল পাঠ কৰোঁ, অতি স্পষ্টকৈ সকলোৱে শুনাকৈ পাঠ কৰিব লাগে, কাৰণ সেয়া ঈশ্বৰৰ বাক্য। গীৰ্জা উপাসনাৰ সময়ত অৰ্গেন বজোৱাজনে যিমান ডাঙৰকৈ আৰু সুন্দৰকৈ অৰ্গেন বজায়, গীত গোৱাজনে যিমান ভালকৈ গীত গায়, শিক্ষা দিওঁতাজনে যিমান মনত লগাকৈ শিক্ষা দিয়ে, সেইবোৰতকৈ ঈশ্বৰৰ বাক্য গুৰুত্ব সহকাৰে স্পষ্টকৈ পাঠ কৰিব লাগে। সেইটো বেছি মন কৰিবলগীয়া কথা বুলি আমি ভাবোঁ, কাৰণ সেয়া হৈছে ঈশ্বৰৰ বাক্য। গোটেইখন বাইবেলে ঈশ্বৰৰ বাক্য, আৰু সেই সন্মান, সেই গুৰুত্ব আমি দিবলৈ শিকিব লাগে। ঈশ্বৰৰ বাক্য শুনি বুজি আমাৰ জীৱনৰ বাবে প্ৰয়োজনীয় জ্ঞান আহৰণ কৰাটো ঈশ্বৰে বিচাৰে। ন নম্বৰ পদ, আৰু নহিমিয়া, তিৰচাতা, অধ্যাপক ইজৰা পুৰোহিত আৰু লোকবিলাকৰ শিক্ষক লেবিয়াবিলাকে সকলো লোকবিলাকক ক'লে, আজি তোমালোকৰ ঈশ্বৰ জিহোৱাৰ উদ্দেশ্যে পবিত্ৰ দিন, তোমালোকে শোক নকৰিবা আৰু নাকান্দিবা, কিয়নো ব্যৱস্থা পুস্তকৰ বাক্য শুনি সকলো লোকে কান্দিছিল। এই লোকবিলাকৰ বহুতো লোকে হয়তো আগতে ঈশ্বৰৰ বাক্য এনেদৰে শুনিবলৈ পোৱা নাছিল। ঈশ্বৰৰ বাক্য স্পষ্টভাৱে শুনিবলৈ পায় আৰু অৰ্থ বুজি পাই অন্তৰ উঠলি উঠিছিল। বহুতো লোকে হয়তো নিজৰ পাপৰ কথা বুজি পাইছিল আৰু অনুতাপ কৰি কান্দিছিল। বহুতো লোকে কিজানি আনন্দতে কান্দিছিল। মুঠতে সকলো মানুহ আৱেগবিহ্বল হৈ পৰিছিল। তেওঁলোকৰ চকুপানী বৈ আহিছিল। ঈশ্বৰৰ বাক্য দুধৰীয়া চোকাতৰালৰ নিচিনা বুলি বাইবেলত লিখিছে। ভক্তিপূৰ্ণভাৱে সেই বাক্য আমি শুনিলে আৰু তাৰ যোগেৰে ঈশ্বৰক কথা কবলৈ সুযোগ দিলে আমি আমাৰ জীৱনৰ প্ৰকৃত অৱস্থা বুজি পাওঁ। আমাৰ সকলো পাপ, সকলো দুৰ্বলতা জল জল পট পটকৈ আমি দেখা পাওঁ। ইছৰাইলীয়া লোকবিলাকৰ ক্ষেত্ৰতো সেয়েই হৈছিল। হয়তো ইমান দিনে বন্দী অৱস্থাত থাকোঁতে তেওঁলোকে পুনৰ জিৰচালেমলৈ উভতি আহি ঈশ্বৰৰ উপাসনা কৰাৰ যি সপোন দেখি আহিছিল, সেই সপোন এতিয়া বাস্তৱত ৰূপায়িত হোৱাত তেওঁলোক অতিপাত আৱেগবিহ্বল হৈ পৰিছিল। প্ৰিয় শ্ৰোতা, আজি আমাৰ বাবে ঈশ্বৰৰ বাক্য অতি সহজলভ্য। আমাৰ বাবে হাতে হাতে বাইবেল আছে, কিন্তু আমি বাৰু ঈশ্বৰৰ বাক্যক কিমান শ্ৰদ্ধা, কিমান গুৰুত্ব প্ৰদান কৰি আহিছো ভাবি চাওকচোন। দহ নম্বৰ পদ, তেতিয়া তেওঁবিলাকক ক'লে, যোৱা, তেলীয়া বস্তু ভোজন কৰা আৰু মিঠা ৰস পান কৰা, আৰু যাৰ নিমিত্তে একো যুগুত নাই তালৈ ভাগ পঠাই দিয়া, কিয়নো আজি আমাৰ প্ৰভুৰ উদ্দেশ্যে পবিত্ৰ দিন। তোমালোকে দুখ নকৰিবা, কাৰণ জিহুৱাত যি আনন্দ সেয়েই তোমালোকৰ শক্তি। এয়া সামাজিক দায়িত্বপূৰ্ণ শুভবাৰ্তা, এয়া সমাজ সেৱাৰ বাৰ্তা। প্ৰিয় শ্ৰোতা, যদিহে আমি ঈশ্বৰৰ বাক্যক গুৰুত্ব আৰোপ কৰোঁ, যদিহে ঈশ্বৰৰ বাক্যই আমাক কথা কয়, তেনেহলে আমি আন লোকৰ কাৰণে কিবা নহয় কিবা উপকাৰমূলক কাম কৰিবলৈ আগবাঢ়ি যামেই, লগতে ঈশ্বৰৰ কাৰণেও কিবা নহয় কিবা কৰিবলৈ আমি মন কৰিমেই। ইয়াত কোৱা হৈছে, যাৰ খাবলৈ নাই তেওঁকো খাবলৈ দিয়া, আনন্দৰ ভাগ আনকো দিয়া। প্ৰভু যীশুৰ শুভবাৰ্তাৰ ভাগো আমি আনৰ আগত সেইবাবেই বিলাওঁ। এই কথা যি লোকে শুনা নাই তেওঁক জনাওঁ, কাৰণ ই হৈছে আনন্দৰ শুভবাৰ্তা। লোকসকলক দুখ কৰিবলৈও হাক দিয়া হৈছিল, বৰং আনন্দ কৰিবলৈহে কোৱা হৈছিল। সেই আনন্দৰ উৎস প্ৰভু, কাৰণ জিহুৱাত যি আনন্দ সেয়াই লোকসমূহৰ শক্তি হ'ব লাগে বুলি কোৱা হৈছিল। ফিলিপিয়া 4:13 বিশ্বাসীসকলক কোৱা হৈছে, মোক শক্তি দিয়া জনাত থাকি মই সকলো বিষয়তে বলৱান হৈছো। অৰ্থাৎ খ্ৰীষ্টই পাচনি পৌলক সকলো শক্তিৰ যোগান ধৰি আহিছে। ফিলিপিয়া 4:4 লিখিছে, তোমালোকে প্ৰভুত সদায় আনন্দ কৰা, পুনৰাই কওঁ আনন্দ কৰা। অৰ্থাৎ প্ৰভু যীশুখ্ৰীষ্টত সদায় আনন্দ কৰি থাকি আমি শক্তিমন্ত হ'ব পাৰোঁ। প্ৰভুৰ যোগেৰে পোৱা আনন্দই আমাৰ শক্তি, আৰু ইয়াৰ গুপুত ৰহস্য হৈছে প্ৰাৰ্থনা। ঈশ্বৰৰ বাক্যই আমালৈ আনন্দ কঢ়িয়াই আনিবই লাগিব। জোহনে লিখা প্ৰথম পত্ৰত আমি পাওঁ, আৰু আমাৰ আনন্দ যেন সম্পূৰ্ণ হয় তাৰ কাৰণে আমি এইবোৰ কথা লিখিছো। প্ৰথম জোহন 1:4 ঈশ্বৰৰ বাক্য আশ্বাসৰ বাক্য, ঈশ্বৰৰ বাক্য আশাৰ বাক্য, ঈশ্বৰৰ বাক্য সান্তনাৰ বাক্য। প্ৰভু যীশুৰ যোগেদি সেই সকলো বাক্য মাংসৰ ৰূপত আমালৈ আহিল। সেই বাক্যই আমাৰ হৃদয়ত আনন্দৰ সঞ্চাৰ কৰিব পাৰিবই লাগিব। যদি কৰা নাই, তেন্তে আমাৰ মাজত নিশ্চয় কিবা ভুল হৈ আছে। প্ৰিয় শ্ৰোতা, ঈশ্বৰৰ বাক্য অধ্যয়ন কৰি আনন্দ লাভ কৰিবলৈ শিকক, আপোনাৰ জীৱন সলনি হ'ব। এতিয়া আমি 11:12 পদ দুটা পাঠ কৰি দিব খুজিছো। এইদৰে লেবিয়াবিলাকে লোকবিলাকক শান্ত কৰি ক'লে, মনে মনে থাকা, কিয়নো আজি পবিত্ৰ দিন, তোমালোকে দুখ নকৰিবা। তেতিয়া সকলো লোকবিলাকে তেওঁলোকলৈ প্ৰকাশ কৰা বাক্য বুজি খোৱা বোৱা কৰিবলৈ, ভাগ পঠাবলৈ আৰু অতিশয় আনন্দ কৰিবলৈ নিজ নিজ বাটে গ'ল। আশা কৰোঁ আমাৰ এই বাইবেল অধ্যয়নৰ অনুষ্ঠানেও আপোনাক আনন্দদান কৰিব পাৰিছে। আজি আমাৰ শ্ৰোতাসকলৰ পৰা অনেক চিঠি পত্ৰ পাওঁ। এগৰাকী হতাশাত ভোগা মিছনেৰীয়ে এই অনুষ্ঠান শুনি উৎসাহ পোৱা বুলি জানিব পাৰি আমি উৎসাহিত হৈছো। এগৰাকী ব্যক্তিৰ ব্যক্তিগত জীৱনলৈ আনন্দ কঢ়িয়াই অনা বুলিও আমি জানিব পাৰিছো। এই অনুষ্ঠান শুনাৰ পাছত আমাৰ প্ৰতি থকা ভুল ধাৰণা আঁতৰ হোৱা বুলি আন এজন ব্যক্তিয়ে লিখিছিল। এৰা, ঈশ্বৰৰ বাক্যই আমালৈ আনন্দ কঢ়িয়াই আনিবই। 13 পাছে দ্বিতীয় দিনা সকলো লোকৰ পিতৃবংশৰ মূল মানুহ, পুৰোহিত আৰু লেবিয়াবিলাকে ব্যৱস্থাৰ বাক্য মন দি শুনিবলৈ ইজৰা অধ্যাপকৰ ওচৰলৈ আহি গোট খালে। ঈশ্বৰৰ বাক্য পাঠ কৰাৰ পাছত মূল মানুহবিলাক ইজৰা পুৰোহিতৰ ওচৰলৈ আহিল, তাৰ পাছত কি কৰিব লাগিব সেই বিষয়ে পৰামৰ্শ বিচাৰিবলৈ। 14-16 পাঠ কৰি দিব খুজিছো। তাতে তেওঁবিলাকে ব্যৱস্থাত লিখা মচীৰ দ্বাৰাই জিহুৱাই আদেশ কৰা এই আজ্ঞা পালে যে ইছৰাইলৰ সন্তানবিলাক সপ্তম মাহৰ পৰ্বৰ কালত পজাত থাকিব লাগে, আৰু তেওঁলোকৰ সকলো নগৰ আৰু জিৰচালেমত তেওঁবিলাকে এই কথা ঘোষণা আৰু প্ৰচাৰ কৰিব লাগে যে তোমালোকে এই লিখাৰ দৰে পঁজা সাজিবৰ নিমিত্তে পৰ্বতলৈ গৈ জিত গছৰ আৰু বনৰীয়া জিত গছ ও মেণ্ডি গছৰ ডাল খাজুৰ পাত আৰু ঘনপতীয়া গছৰ ডাল আনাগৈ। তাতে লোকবিলাকে ওলাই গৈ সেইবোৰ আনি নিজৰ নিমিত্তে পঁজা সাজিলে। তেওঁবিলাকৰ কেতবিলাকে নিজ নিজ ঘৰৰ চালত, কেতবিলাকে নিজ নিজ চোতালত, কেতবিলাকে ঈশ্বৰৰ গৃহৰ চোতালকেইখনত, কেতবিলাকে জলদুৱাৰৰ সন্মুখৰ মুকলি ঠাইখনত আৰু কেতবিলাকে ইফ্ৰইমৰ দুৱাৰৰ সন্মুখৰ মুকলি ঠাইখনত সাজিলে। এতিয়া ইছৰাইলৰ লোকবিলাকে পজা পৰ্ব পালন কৰিছে। ইছৰাইলৰ লোকবিলাকক ঈশ্বৰে কেনেদৰে মিছৰ দেশৰ বন্দী অৱস্থাৰ পৰা মুকলি কৰি আনি অৰণ্যত কেনেদৰে সকলো প্ৰকাৰে ৰক্ষণাবেক্ষণ দিছিল সেই কথা তেওঁলোকে মনত পেলাইছে। আমি 17 আৰু 18 পদ পাঠ কৰিলে দেখিম যে 7 দিন পজা পৰ্ব পালন কৰা হ'ল, প্ৰতিদিনেই শাস্ত্ৰ পাঠ কৰা হ'ল আৰু 8ম দিনা ধৰ্মসভা অনুষ্ঠিত হ'ল। প্ৰিয় শ্ৰোতা, বাবিল দেশৰ বন্দী অৱস্থাৰ পৰা পুনৰ জিৰচালেমলৈ উভতি অহা ইছৰাইলৰ লোকবিলাকে ঈশ্বৰৰ বাক্য অধ্যয়ন কৰি ঈশ্বৰৰ বিধি পালন কৰি আনন্দমনেৰে দিন কটোৱা আমি দেখিবলৈ পালো। যিসকল লোকে যীশুখ্ৰীষ্টক নিজৰ ত্ৰাণকৰ্তা আৰু প্ৰভু বুলি গ্ৰহণ কৰে, সেইসকল লোকেও ছয়তানৰ কবলৰ পৰা মুক্ত হৈ স্বৰ্গত অনন্তকালৰ বাবে ঈশ্বৰৰ মধুৰ সংগ আৰু সহভাগিতা উপভোগ কৰি আনন্দ মনেৰে বাস কৰিবলৈ পাব। সেই আনন্দৰ সোৱাদ এই জীৱনতো লাভ কৰিব। এয়া বাইবেলত কোৱা কথা। সেই সুযোগ আপুনি বাৰু গ্ৰহণ কৰিছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
ইমান পৰে আপুনি ঈশ্বৰৰ বাক্যৰ পৰা শিক্ষা শুনিলে। এই বাক্যই আপোনাক জীৱনৰ সঠিক দিশেৰে আগবাঢ়ি যাওঁতে সহায় কৰিব বুলি আশা কৰিছো।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ CD-সমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা:
ভক্তিবচন,
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100 1।
এতিয়া আমি আপোনাৰ প্ৰিয় গীতৰ কাৰ্যসূচী ভক্তি সুৰ আৰম্ভ কৰোঁ আহক।
আজি আমি প্ৰথমতে শুনিবলৈ লৈছো প্ৰফুল্ল কলিতাৰ কণ্ঠৰ এই গীতটো। এই গীতটো অনুৰোধ কৰিছে চিৰাং জিলাৰ বিপিন
বসুমতাৰীয়ে।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন,
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in। মন ভাই, আহা হেৰা মন ভাই, যীশুৰ বিনে
গীতটিৰ কথা আৰু সুৰে আপোনাক উৎসাহিত কৰিছেনে? যীশুৰ প্ৰেম আৰু ত্যাগৰ কথাবোৰে যাতে আপোনাক আশীৰ্বাদ কৰে, এই আমাৰ প্ৰাৰ্থনা। এই ভক্তিসুৰ কাৰ্যসূচীত আপুনিও নিজৰ প্ৰিয় গীতটি শুনিব পাৰিব। তাৰ বাবে আমাৰ টেলিফোন নম্বৰ 9954046275 ফোন কৰি আপোনাৰ প্ৰিয় গীতটিৰ বিষয়ে জনাব।
ভক্তিসুৰত শুনিবলৈ লোৱা দ্বিতীয়টো গীতত কণ্ঠদান কৰিছে কৰ্নেলিয়াছ বসুমতাৰীয়ে। এই গীতটো অনুৰোধ কৰিছে গোলাঘাট জিলাৰ সুৰজ গগৈয়ে।
যদিহে মোৰ কিহৰ ভয় কিহৰ ভাৱ কিহৰ নো মই দুখীয়া সৰ্বোপৰি ঈশ্বৰ জিহুৱা।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে
9954046275।
ফোন নম্বৰটো আকৌ এবাৰ কৈছো
9954046275।
কুমলীয়া ৰাণী চৰা কাঞ্চ জলত কাষে মোক চলা, কুমলীয়া কান্ত জলত কাষে মোক চলাই, সুস্থ কৰে মোৰ প্ৰাণ পুনৰাই, ধৰ্ম পথেৰে মোক চলাই, মৃত্যুৰ ভয় মোৰ নাই কিয়া, কিহৰনো মই দুখীয়া কৰবো কৰি।
প্ৰিয় শ্ৰোতা, আপুনি এই ভক্তিবচন অনুষ্ঠানটি আমাৰ ৱেবছাইট radio882.com শুনিব পাৰিব। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
জীৱনৰ সকলো প্ৰয়োজন তুমিয়ে পূৰণ কৰিছা, জীৱন কৰিছা মোৰ মোহনীয়া, কিহৰনো মই দুখীয়া সৰ্বোপৰি ঈশ্বৰ জিহুৱা।
অনন্তকাল তোমাৰ